Iya, aku dari. Baru berisi, minimalis formal. Pelajaran yang disemai. সমাজতে মুখ্যমন্ত্রী নির্বাচনে পরিপ্রেক্ষিতত পৰ্যটকসকলে নগৰ পৰ্যায়লৈ সৃষ্টিৰ বাবে প্ৰথম দায়ৰ বাবে ভোটদান কৰিবলৈ গৈ বিদ্যুৎ বিধায়কসকলে উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক হেতু বিধায়কে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা ভোটদাতাসকলে অংশগ্ৰহণ কৰিব পাৰিব। শ্লোগান বা জিংগলসমূহ 24 ছেপ্টেম্বৰৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি এছিছ মঞ্চৰ ভিতৰত 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 9669 আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে একো পোন্ধৰজনক নিৰীহ লোকৰ প্ৰাণ নাশ হোৱা ৰাছিয়াৰ সন্ত্ৰাসবাদী আক্ৰমণত বহি নাৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান অন্তিমে গুটেৰেছে মস্কোত ক্ৰিকেট চুটিঙলৈ যোৱা নিশা হোৱা আক্ৰমণতে আতংক প্ৰকাশ কৰিছে আৰু ৰাছিয়াৰ ভেপাৰে গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সকলো দেশকো এই আক্ৰমণৰ বাবে দায়ী লোকসকলে কৰায়ত্ত কৰাৰ বাবে তেওঁক চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসকলে সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো সংগীতানুষ্ঠানত ইয়াৰ এই আক্ৰমণৰ সমালোচনা কৰিছে আৰু নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ, ব্ৰিটেইন, ফ্ৰান্স, স্পেইন আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰই UAE-এ এই ঘটনাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ই আক্ৰমণৰ বেলি যোৱা লৈ তেওঁলোকৰ অভ্যন্তৰণ আৰু ৰাষ্ট্ৰীয় জনসাধাৰণৰ সৈতে সহমতি প্ৰকাশ কৰিছে। তেওঁলৈ মাক্ৰ'ই আক্ৰমণক আশ্চৰ্যজনক বুলি অৱহিত কৰাৰ বিপৰীতে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিঅ' মেলিনিয়ে ইয়াৰ সন্ত্ৰাসবাদী ঘূৰণীয়া কাৰ্য আখ্যা দিছে। শ্ৰীমতী মেলিনিয়ে লগতে আক্ৰমণৰ বলি হোৱা লোকসকলে পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে। ইছলামিক ষ্টেট চৰাইখন আৰু IS-2 নামৰ সন্ত্ৰাসবাদী সংগঠনটো এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। ৰাছিয়াই কৈছে যে এই ঘটনাৰ বাবে কাৰোবাৰ সন্দেহযুক্ত বন্দীধাৰীসহ 18জন লোকক আটক কৰা হৈছে। ৰাছিয়া তদন্ত কমিটিয়ে কৈছে যে সেনাৰ পিছত পৰিহিত বন্দীধাৰী তেওঁলোকে অস্ত্ৰ চলোৱা এই আক্ৰমণে নিহত হোৱা লোকৰ সংখ্যা 115লৈ বৃদ্ধি পাইছে আৰু 120জনৰো অধিক লোক আহত হৈছে। নিহত লোকসকলৰ সংখ্যা বৃদ্ধি পোৱাত আশংকা কৰা হৈছে। দিল্লীৰ ৰায় এদিনৰ আদালতে আজি দিল্লীৰ সেৱানীতি কৰ্মচাৰী সম্পৰ্কীয় কলাধন বৈধকৰণ বিষয়ৰ বিধি বলবৎকাৰী সঞ্চালকালয়ে জিম্মালৈ প্ৰেৰণ কৰা ভাৰত ৰাষ্ট্ৰ সমিতি DRS নেতাই কেই তাৰিখে জিম্মাৰ ন্যায় 26 মাৰ্চলৈ বৃদ্ধি কৰিছে। CBI বিশেষ ন্যায়াধীশ কাগৰী বাৰিজাই জিম্মাৰ ন্যায়টো সেৱা বাকী কবিতাত আজি আদালতত হাজিৰ কৰাৰ সময়ত এইদৰে ৰায় দিয়ে। আদালতত বিধি বলবৎকাৰী সঞ্চালকালয়ে আৰু 5 দিনৰ বাবে কবিতাৰ সংখ্যাটো 3 মাহ হোৱাৰ বাবে অনুৰোধ জনাইছিল। উচ্চতম ন্যায়ালয়ে কবিতাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ আৰু বিচাৰ আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে নিৰ্দেশ দিয়াৰ এদিনৰ পাছতে ৰাইজ এদিনৰ আদালতে আজি এইদৰে ৰায় দিয়ে। কংগ্ৰেছ বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হিমাচল প্ৰদেশৰ 6গৰাকী প্ৰাক্তন বিধায়কে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ উপস্থিতিত বিজেপিত যোগদান দিয়ে। হিমাচল প্ৰদেশৰ 3গৰাকী নিৰ্দলীয় বিধায়কে আজি বিজেপিত যোগদান দিয়ে। দলটোৰ প্ৰেচিডেণ্টে কেন্দ্ৰীয় অনুষ্ঠিত আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত এখন খেলত কেন্দ্ৰীয় টীমটোৰ বিজয়ৰ বাবে সফল হিচাপে ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেল খেলি দলীয় প্ৰতিপক্ষে প্ৰথমে দেশে আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 2 অভাৰত 9টা উইকেট হৈ 1/3 ৰাণ সংগ্ৰহ কৰে। ইপিনে ক্ৰিকেটত কিছু সময়ৰ বাবে দিবলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। বাকী চিলকৰাজে ঠাই ঠাই বাতিল প্ৰতি 3000 কমি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনৰ ভিতৰত জনসাধাৰণৰ আগত জিঅ'ৰ নতুন দিবলৈ Thank you.